Ella, Akakbani. বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ ৰোমত হ'বলগীয়া দ্বিতীয়লানি পৰমাণু আলোচনাত ওমানৰ বিদেশ মন্ত্ৰালয়ে মধ্যস্থতাকাৰীৰ ভূমিকা অব্যাহত ৰাখিব বুলি নিশ্চিতি প্ৰদান কৰিছে। মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰে পৰা হ'বলগীয়া মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। সমগ্র বিশ্বতে আজি বিশ্ব ঐতিহ্য দিবস পালন করা হৈছে। এই বছৰ এই দিবসৰ বিষয়বস্তু হৈছে ঐতিহ্যমণ্ডিত স্থানসমূহত দুর্যোগ আৰু সংঘাতৰ ভাবুকি। আমেরিকার ফ্লোরিডা ষ্টেট ইউনিভার্সিটিত হোৱা গুলিয়াগুলিৰ ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন ছজন আহত হৈছে। আৰু IPL ক্রিকেট প্রতিযোগিতাত কালি নিশা মুম্বাইৰ ওয়াংখেড়ে ষ্টেডিয়ামত হোৱা এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানরাইজার্স হায়দৰাবাদক 4 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ ৰোমত হ'বলগীয়া দ্বিতীয়লানি পৰমাণু আলোচনাত ওমানৰ বিদেশ মন্ত্ৰালয়ে মধ্যস্থতাকাৰীৰ ভূমিকা অব্যাহত ৰাখিব বুলি নিশ্চিতি প্ৰদান কৰিছে। মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে ব্যক্তিগত কাৰণতে ইটালীৰ ৰাজধানীখনক আলোচনাৰ নতুন স্থান হিচাপে বাছি লোৱা হৈছে। এই আলোচনাৰ জৰিয়তে বিষয়টো সন্দৰ্ভত এখন স্থায়ী চুক্তিৰ দিশে আগবাঢ়িব পৰা যাব বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে। আলোচনাৰ প্ৰতি আগবঢ়োৱা সহযোগিতা আৰু সমৰ্থনৰ বাবে মন্ত্ৰালয়ে ইটালী চৰকাৰৰো শলাগ লৈছে। উল্লেখযোগ্য যে বিষয়টো সন্দৰ্ভত আমেৰিকা আৰু ইৰাণৰ মাজত যোৱা 12 এপ্ৰিলত প্ৰথমলানি আলোচনা অনুষ্ঠিত হৈছিল। মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰে পৰা হ'বলগীয়া মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত দেশৰ উত্তৰ পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব সহকাৰে লৈ ভাৰতে নিজৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাক তুলি ধৰাৰ প্ৰয়াস কৰিব। ভাৰত আৰু আছিয়ান পৰ্যটন পেছাদাৰী বিনিময় কাৰ্যসূচী 2025ৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই এই কাৰ্যসূচীত অংশ ল'ব। দুদিনীয়া এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও আগশাৰীৰ ব্যৱসায়িক নেতা আৰু প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা বছৰ অনুষ্ঠিত একবিংশ ভাৰত আছিয়ান শীৰ্ষ সন্মিলনত এই বছৰৰ ভাৰত আছিয়ান পৰ্যটন বৰ্ষ পালনৰ পৰিকল্পনা কৰা হৈছিল। সমগ্র বিশ্বতে আজি বিশ্ব ঐতিহ্য দিবস পালন করা হৈছে। এই দিনটোত কীর্তিচিহ্ন আৰু ঐতিহ্যময় স্থানসমূহৰ দিন হিচাপেও জনা যায়। এই বছৰ এই দিবসৰ বিষয়বস্তু হৈছে ঐতিহ্যমণ্ডিত স্থানসমূহত দুর্যোগ আৰু সংঘাতৰ ভাবুকি। বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষা তথা সেইসমূহৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে 18 এপ্ৰিলৰ দিনটোত এই দিবস পালন কৰি অহা হৈছে। বিগত বছৰসমূহত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত ভাৰতৰ স্থিতি উন্নত হৈ উঠা পৰিলক্ষিত হৈছে। এই তালিকাত ভাৰতৰ 43টা স্থান অন্তৰ্ভুক্ত হৈ আছে আৰু 62টা স্থান এতিয়াও ইউনেস্কোৰ সম্ভাব্য তালিকাত মনোনীত হৈ আছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত 1983 চনত আগ্ৰা কিলাৰ অন্তৰ্ভুক্তিৰ পাছত তাজমহল, অজন্তা আৰু ইলোৰা গুহাৰ অন্তৰ্ভুক্তিৰে ভাৰতৰ এই যাত্ৰাৰ আৰম্ভণি হৈছিল। এই স্থানসমূহক ইতিহাসৰ প্ৰতীক হিচাপে সংৰক্ষণ কৰাই নহয় বৰং আহিবলগীয়া প্ৰজন্মসমূহৰ বাবেও শিকণৰ স্থান হিচাপেও সংৰক্ষণ কৰা হৈছে। এই দিৱস উপলক্ষে আজি ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগে ইয়াৰ অধীনৰ দেশৰ বিভিন্ন প্ৰান্তৰ কীৰ্তিচিহ্ন তথা স্থানসমূহ দৰ্শনৰ বাবে জনসাধাৰণৰ প্ৰৱেশ বিনামূলীয়া কৰিছে। আমেৰিকাৰ ইমিগ্ৰেশ্যন আৰু কাষ্টম এনফৰ্চমেণ্টে পঞ্জাৱৰ 14টা স্থানত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাৰ সৈতে জড়িত কুখ্যাত গেংষ্টাৰ হৰপ্ৰীত সিং উৰফে হেপী পাছিয়াক নিজৰ জিম্মাত লৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা নিয়াই দুৰ্ধৰ্ষ গেংষ্টাৰ হৰপ্ৰীত সিঙক বিচাৰি আছিল। চলিত বছৰৰ আৰম্ভণিতে চণ্ডীগড়ৰ এটা ঘৰত আৰু পঞ্জাৱৰ এটা আৰক্ষী চকীত গ্ৰেনেড আক্ৰমণৰ ঘটনাত জড়িতৰ অভিযোগত হৰপ্ৰীত সিঙৰ সন্ধান দিবৰ বাবে 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। পাকিস্তান স্থিত গেংষ্টাৰ তথা সন্ত্ৰাসবাদী হৰবিন্দৰ সিং সান্ধুৰ সৈতে সু সম্পৰ্ক থকা হৰপ্ৰীত পাছিয়াই পাঞ্জাৱত বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত বুলি অভিযোগ উত্থাপিত হৈ আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়ে সম্ভাৱ্য আমেৰিকা আৰু ইউৰোপৰ বাণিজ্য চুক্তিক লৈ ইতিবাচক মত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে এয়া এখন বাণিজ্য চুক্তি হ'ব আৰু ই 100% ন্যায্য চুক্তিৰূপে বিবেচিত হ'ব। প্ৰধানমন্ত্ৰী মেলনিয়ে কয় যে এই চুক্তিয়ে লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ লগতে পশ্চিমক পুনৰ মহিয়ান কৰিব। এটা যুটীয়া সংবাদ সন্মিলনত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, ইমিগ্ৰেশ্যন আৰু শুল্ক সন্দৰ্ভত আলোচনা কৰা বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে শুল্ক আৰোপ কৰা আৰু স্থগিত ৰখাৰ পাছত ৱাশ্বিংটন ভ্ৰমণ কৰা ইটালিয়ান প্ৰধানমন্ত্ৰী মেলানি হৈছে প্ৰথমগৰাকী ইউৰোপীয় নেত্ৰী। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে আমেৰিকাই শুল্ক আৰোপ কৰাটো একেবাৰে ভুল বুলি প্ৰকাশ কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকাৰ ফ্লৰিডা ষ্টেট ইউনিভাৰ্চিটিত হোৱা গুলীয়াগুলীৰ ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন ছজন আহত হৈছে। দেশখনৰ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি সন্দেহজনক বন্দুকধাৰী লোকজনক গুলীওৱা হৈছে আৰু তেওঁক জিম্মাত লোৱা হৈছে। ফ্লৰিডা ষ্টেট ইউনিভাৰ্চিটিত আৰক্ষীৰ মুৰব্বী জেছন টম্বুৰে কৈছে যে এই ঘটনাত নিহত লোক দুজন শিক্ষাৰ্থী নহয়। এই ঘটনাত অভিযুক্ত লোকজন বিশ্ববিদ্যালয়খনৰে এগৰাকী ছাত্ৰ ফনিক্স ইকনৰ বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান বিশ্ববিদ্যালয়খনৰ চৌহদ সম্পূৰ্ণ সুৰক্ষিত আৰু ঘটনাৰ তদন্ত অব্যাহত আছে বুলি আৰক্ষী প্ৰশাসনে জানিবলৈ দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই ঘটনাক অত্যন্ত লজ্জাজনক আৰু দুখজনক বুলি আখ্যা দিছে। উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন সন্দৰ্ভত কালি অন্তৱৰ্তীকালীন আদেশযোগে ৱাকফ বোৰ্ডৰ কেন্দ্ৰীয় পৰিষদত কোনো নিযুক্তি দিয়াটো বাৰণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰ ৱাকফ বোৰ্ড আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক 7 দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি লৈ ন্যায়ালয়ে চৰকাৰক উত্তৰ দিয়াৰ 5 দিনৰ ভিতৰত আবেদনকাৰীও উত্তৰ দিব লাগিব বুলি জাননীত উল্লেখ কৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি 5 মে'ত অনুষ্ঠিত হ'ব। ইয়াৰ আগেয়ে ন্যায়ালয়ত পৰহি অনুষ্ঠিত শুনানিত কেন্দ্ৰীয় চৰকাৰৰ হৈ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৱাকফ সংশোধনী আইনৰ সপক্ষে আগবঢ়োৱা যুক্তি শুনে। চলিচিটৰ জেনেৰেলগৰাকীয়ে এই ক্ষেত্ৰত ন্যায়ালয়ে কোনো অন্তৱৰ্তীকালীন আদেশ জাৰি কৰাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পাছত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিজৰ শপতনামা 2 সপ্তাহৰ ভিতৰত দাখিল কৰাৰ বাবে জাননী জাৰি কৰে। শুনানিৰ সময়ত আদালতে দেশৰ বিভিন্ন অংশত ৱাকফ আইনক লৈ সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু এই পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা ল'বলৈ চৰকাৰক নিৰ্দেশ দিয়ে। 1995 চনৰ ৱাকফ আইনৰ সংশোধনীৰ সাংবিধানিক বৈধতাক লৈ কেইবাখনো ৰাজ্যই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। শিখ ধৰ্মাৱলম্বী লোকসকলৰ নৱম গুৰু টেগ বাহাদুৰ চাহিবৰ সোঁৱৰণত আজি পাঞ্জাৱৰ বিভিন্ন স্থানত প্ৰকাশ পৰ্ব অনুষ্ঠান উদযাপন কৰা হৈছে। 1621 চনত অমৃতসৰত জন্মগ্ৰহণ কৰা গুৰু হৰগোবিন্দ সিঙৰ ষষ্ঠ সন্তান আছিল গুৰু টেগ বাহাদুৰ চাহিব। তেওঁ ধৰ্মীয় গুৰু তথা কবি হিচাপেও পৰিচিত আছিল। আজি প্ৰকাশ পূৰ্ব উপলক্ষে পঞ্জাৱৰ বিভিন্ন ঠাইত নগৰ কীৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছৌদি আৰৱৰ দাম্মামত অনুষ্ঠিত এছিয়ান ইউথ চেম্পিয়নশ্বিপৰ 18 বছৰ অনুৰ্ধৰ মহিলাৰ 100 মিটাৰ হাৰ্ডছত ভাৰতৰ শৌৰ্যা আম্বুৰেই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। 15 বছৰীয়া খেলুৱৈগৰাকীয়ে 13.80 ছেকেণ্ডত দৌৰ সমাপ্ত কৰি তৃতীয় স্থান দখল কৰে। এই শাখাত চীনৰ বাও ইয়ন ইন আৰু হে ইউহুই ক্ৰমে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰে। ভাৰতৰ সৌৰভ কোঠাৰীয়ে যোৱাবাৰৰ বিজয়ী পংকজ আদানীক পৰাস্ত কৰি 2025 IBSF বিশ্ব বিলিয়াৰ্ড খিতাপ অৰ্জন কৰিছে। যোৱা বৃহস্পতিবাৰে আয়াৰলেণ্ডৰ কাৰ্লোত অনুষ্ঠিত প্ৰতিযোগিতাৰ ৰোমাঞ্চকৰ খেলখনত সৌৰভ কোঠাৰীয়ে 725-480 ফলাফলত পংকজ আদানীৰ বিৰুদ্ধে জয়লাভ কৰে। এই জয়েৰে সৌৰভ কোঠাৰী IBSF আৰু WBL বিশ্ব বিলিয়াৰ্ড সন্মান লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় ৰূপে পৰিগণিত হৈছে। তেওঁৰ 325 ৰাণৰ ব্ৰেকটো মেচখনৰ আটাইতকৈ সুন্দৰ মুহূৰ্তৰ লগতে চেম্পিয়নশ্বিপৰ ইতিহাসত উল্লেখনীয় মুহূৰ্ত হিচাপে বিবেচিত হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হোৱা এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 4 উইকেটত পৰাস্ত কৰে। 163 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা মুম্বাইৰ দলটোৱে 18 অভাৰ আৰু 1 বলতেই 6টা উইকেট হেৰুৱাই 166 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। বলৰ হৈ উইল জেকে 26টা বলত 37 ৰাণ আৰু অধিনায়ক হাৰ্দিক পাণ্ডিয়াই মাত্ৰ 9টা বলত 21 ৰাণ কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 160 ৰাণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেটি আকৌ এবাৰ। আমেৰিকা আৰু ইৰাণৰ মাজত কাইলৈ ৰোমত হ'বলগীয়া দ্বিতীয়লানি পৰমাণু আলোচনাত ওমানৰ বিদেশ মন্ত্ৰালয়ে মধ্যস্থতাকাৰীৰ ভূমিকা অব্যাহত ৰাখিব বুলি নিশ্চিত কৰিছে। সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। এই বছৰ এই দিৱসৰ বিষয়বস্তু হৈছে ঐতিহ্যমণ্ডিত স্থানসমূহত দুৰ্যোগ আৰু সংঘাতৰ ভাবুকি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হোৱা এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 4 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।